দ্বিতীয় সামুৱেল এঘাৰ অধ্যায়। ডাউদৰ মহাপাপৰ বিৱৰণ। পাছত বসন্তকাল আহিল, যি কালৰ ৰজাসকলে যুদ্ধলৈ যায়। এনে কালতে ডাউদে যোৱাবক লগত তেওঁৰ ডাকবোৰ আৰু গোটেই ইজৰাইলৰ সৈন্যসকলক পঠিয়ালে। তেওঁলোকে গৈ অমুনৰ সৈন্যসকলক বিনাশ কৰি ৰব্বাৰ নগৰ অধিকাৰ কৰি ল'লে, কিন্তু ডাউদ জেৰুচালেমতেই থাকিল। পাছত এদিন সন্ধ্যা সময়ত ডাউদে শয্যাৰ পৰা উঠি তেওঁৰ ৰাজগৃহৰ ছালৰ ওপৰত ঘূৰি ফুৰি আছিল। তাতে তাৰ পৰা চাই এগৰাকী মহিলাক গা ধুই থকা দেখিলে। মহিলাগৰাকী দেখিবলৈ অতি শুৱনি আছিল। তেতিয়া কোনে এই মহিলাগৰাকীৰ বিষয়ে জানিব? তাৰ বুজ বিচাৰ ল'বলৈ ডাউদে মানুহ পঠিয়ালে। কোনো এজনে ক'লে, তেওঁ ইলিয়ামৰ জীয়েক বৈতছেবা আৰু হিত্তিয়া উৰিয়াৰ পত্নী জানো নহয়। তেতিয়া ডাউদে দূত পঠিয়াই তেওঁক অনোৱালে, আৰু তেতিয়া তেওঁ ডাউদৰ ওচৰলৈ আহিল। তেতিয়া ডাউদে তেওঁৰ লগত শয়ন কৰিলে, কিয়নো সেই মহিলাই নিজ অসুচৰ পৰা হুচি হৈছিল। তাৰ পাছত তাই নিজৰ ঘৰলৈ উভতি গ'ল। পাছত সেই মহিলাগৰাকী গৰ্ভৱতী হোৱাত তেওঁ মানুহ পঠিয়াই ডাউদক এই বাতৰি দি ক'লে, বোলে মই গৰ্ভৱতী হ'লো। তেতিয়া ডাউদে যোৱাবৰ ওচৰলৈ কৈ পঠিয়ালে, বোলে হিত্তিয়া উৰিয়াক মোৰ ওচৰলৈ পঠিয়াই দিয়া। তাতে যোৱাবে উৰিয়াক ডাউদৰ ওচৰলৈ পঠিয়াই দিলে। তেতিয়া উৰিয়া তেওঁৰ ওচৰলৈ আহিল। ডাউদে তেওঁক যোৱাবৰ বিষয়ে সৈন্যসকলৰ আৰু যুদ্ধৰ বাতৰি সুধিলে। ডাউদে উৰিয়াক ক'লে, তুমি নিজ ঘৰলৈ যোৱা আৰু নিজৰ ভৰি ধুই পেলোৱা। তাতে উৰিয়া ৰজাৰ ঘৰৰ পৰা ওলাই গ'ল, আৰু তেওঁ ওলাই যোৱাৰ পাছত ৰজাই তেওঁলৈ এটি উপহাৰ দি পঠিয়ালে। কিন্তু উৰিয়াই নিজ প্ৰভুৰ ডাকবোৰৰ সৈতে ৰাজগৃহৰ দুৱাৰমুখতে শুই থাকিল, নিজৰ ঘৰলৈ বুলি আৰু নামি নগ'ল। পাছত উৰিয়াই নিজৰ ঘৰলৈ নোযোৱাৰ কথা ডাউদৰ আগত লোকসকলে জনোৱাত ডাউদে উৰিয়াক ক'লে, তুমি যাত্ৰা কৰি অহা নাইনে? তেন্তে নিজৰ ঘৰলৈ তুমি কিয় নগলা? তাতে উৰিয়াই ডাউদক ক'লে, নিয়মৰ চন্দুকটি ইজৰাইলৰ আৰু যিহুদাৰ তম্বুত বাস কৰি আছে, আৰু মোৰ প্ৰভু জোৱাব আৰু মোৰ প্ৰভুৰ ডাকবোৰ মুকলি পথাৰত চাৱনি পাতি আছে। তেন্তে মই জানো ভোজন পান কৰিবলৈ আৰু পত্নীৰ সৈতে শয়ন কৰিবলৈ নিজৰ ঘৰলৈ যাব পাৰোঁ। আপোনাৰ জীৱনৰ আৰু আপোনাৰ জীয়া প্ৰাণৰ শপত, মই এনে কৰ্ম কৰিব নোৱাৰোঁ। তেতিয়া ডাউদে উৰিয়াক ক'লে, তুমি আজিও ইয়াতে থাকা, কাইলৈ মই তোমাক বিদায় কৰিম। তাতে উৰিয়াই সেইদিনা আৰু তাৰ পাছদিনাখনো জেৰুচালেমত থাকিল। আৰু ডাউদে যেতিয়া তেওঁক নিমন্ত্ৰণ কৰিলে, তেওঁ সাক্ষাতে ভোজন পান কৰোৱাই তেওঁক মতলীয়া কৰালে। তথাপি তেওঁ সন্ধ্যা সময়ত নিজ প্ৰভুৰ ডাকবোৰৰ লগত নিজ শয্যাত হ'বলৈ বাহিৰলৈ গ'ল। তেওঁ নিজৰ ঘৰলৈ নামি নগ'ল। পাছত ৰাতিপুৱা ডাউদে যোৱাবলৈ এখন পত্ৰ লিখিলে আৰু উৰিয়াৰ হাতত দি পঠিয়ালে। ডাউদে পত্ৰখনত ইয়াকে লিখিছিল, বোলে তোমালোকে উৰিয়াক আটাইতকৈ প্ৰবল যুদ্ধৰ সন্মুখত ৰাখি থবা, আৰু সি যেন আঘাত পাই মৰে, সেইবাবে তোমালোক তাৰ পৰা পাছহুহুকি যাবা। পাছত যোৱাবে নগৰ অৱৰোধ হোৱা সময়ত যি ঠাইত আটাইতকৈ শক্তিশালী শত্ৰু আছে বুলি জানিছিল, সেই ঠাইতে উৰিয়াক থলে। পাছে নগৰত থকা লোকসকলে বাহিৰ ওলাই যোৱাৰ সৈন্যসকলৰ লগত যুদ্ধ কৰাত লোকসকলৰ মাজৰ অৰ্থাৎ ডাউদৰ সৈন্যসকলৰ মাজৰ কিছু লোক পতিত হ'ল, আৰু তাতে হিত্তিয়া উৰিয়াৰো মৃত্যু হ'ল। যেতিয়া যোৱাবে দূত পঠিয়াই সেই যুদ্ধৰ সকলো বিৱৰণ ডাউদক জনালে, তেওঁ দূতক আজ্ঞা দি কৈছিল, বোলে তুমি ৰজাৰ আগত ৰণৰ আটাই বাতৰি কৈ এটোৱাৰ পাছত যদি ৰজাই খং উঠি তোমাক কয়, তোমালোকে যুদ্ধ কৰোঁতে নগৰৰ গড়ৰ ইমান ওচৰ চাপি কিয় গৈছিলা, তেওঁলোকে গড়ৰ ওপৰৰ পৰা কাৰ মাৰিব বুলি তোমালোকে নাজানিছিলানে? জিৰুবেচতৰ পুত্ৰ অবিমেলকক কোনে বধ কৰিলে? এগৰাকী মহিলাই গড়ৰ ওপৰৰ পৰা জাত শিলৰ ওপৰৰ চলা তেওঁ ওপৰত পেলালে যাতে তেওঁ মৃত্যু হয়, সেইদৰে তেওঁ তেবেচত নমৰিলনে? গতিকে তোমালোকে গড়ৰ ইমান ওচৰলৈ কিয় গৈছিলা? তেতিয়া তুমি নিশ্চয় কবা, আপোনাৰ দাস হিত্তিয়া উৰিয়াও মৰিল। পাছে সেই দুটে গৈ দাউদৰ গুৰিত উপস্থিত হৈ জোৱাবে কৈ পঠোৱা সকলো কথা তেওঁ আগত জনালে। সেই দুটে দাউদক ক'লে, সেই শত্ৰুসকল আমাতকৈ পাছত আমাৰ বিৰুদ্ধে প্ৰবল হৈ পথাৰলৈ আমাৰ ওচৰলৈকে ওলাই আহিছিল। তেতিয়া আমি নগৰৰ দুৱাৰমুখলৈকে সিহঁতৰ পাছে পাছে খেদি গৈছিলোঁ। কাঁড় মৰা লোকসকলে গড়ৰ ওপৰৰ পৰা আপোনাৰ দাগবোৰলৈ কাঁড় মাৰিলে, তাতে মহাৰাজৰ কেতবোৰ দাস মৰিল আৰু আপোনাৰ দাস হিত্তিয়া উৰিয়াও মৰিল। তেতিয়া দাউদে সেই দুটক ক'লে, তুমি গৈ জোৱাবক এইদৰে ক'বা, ইয়াত তুমি অসন্তোষ নকৰিবা, কিয়নো তৰোৱালে যেনেকৈ এজনক তেনেকৈ আনজনকো গ্ৰাস কৰে। তুমি নগৰৰ বিৰুদ্ধে আৰু ঘোৰ যুদ্ধ কৰি তাক উচ্ছন্ন কৰা, এইদৰে তেওঁক আশ্বাস দিবা। পাছে উৰিয়াৰ পত্নীয়ে নিজ স্বামী উৰিয়াৰ মৃত্যু সম্বাদ পাই তেওঁ স্বামীৰ বাবে গভীৰ শোক কৰিলে। পাছে শোকৰ দিন শেষ হোৱাত দাউদে মানুহ পঠিয়াই তেওঁক নিজৰ ঘৰলৈ অনালে। তাতে তেওঁৰ পত্নী হৈ তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। কিন্তু দাউদে কৰা সেই কৰ্মত জিহুৱাই অসন্তুষ্ট হ'ল।